এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান চানমুগাৰাত্নমক সাক্ষাৎ কৰে। ডঃ শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভাৰত ছিংগাপুৰৰ কৌশলগত অংশীদাৰিত্বত অসমৰ ভূমিকা সন্দৰ্ভত আলোচনাত মিলিত হয়। তেওঁ লগতে দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰি ভাৰতৰ এক্ট ইষ্ট নীতিৰ অধীনত অসম আৰু ছিংগাপুৰৰ মাজত থকা অংশীদাৰিত্ব সুদৃঢ় কৰাৰ বিষয়ত মত বিনিময় কৰে। মুখ্যমন্ত্ৰীয়ে দেশখনৰ চুৰবানা জুৰং উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়া লো ছেৰ একৰ সৈতেও আলোচনাত মিলিত হয়। তেওঁ বিষয়াগৰাকীক অনাগত দিনত অসমক নগৰ উন্নয়নৰ লক্ষ্যৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহান জনায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰ নেতাসকলৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হয় আৰু তেওঁলোকক জাগিৰোডত নিৰ্মাণ হ'বলগীয়া ইলেক্ট্ৰনিক চিটিৰ অংশীদাৰ হ'বলৈ আহান জনায়। এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ৰোড শ্বত অংশগ্ৰহণ কৰাৰ লগতে বাণিজ্যিক সহযোগিতা আৰু বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ প্ৰতিষ্ঠিত উদ্যোগপতিসকলৰ সৈতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছামৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি চলি আছে। এইবাৰৰ এডভান্টেজ আছামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু ভালেসংখ্যক দেশী বিদেশী উদ্যোগীয়ে অংশগ্ৰহণ কৰাৰ কথা। শিক্ষামন্ত্ৰী ড০ অনুজ পেগুৱে আজি গুৱাহাটীৰ নাৰেংগীৰ কেন্দ্ৰীয় ভঁৰালত আয়োজিত এটা কাৰ্যসূচীত 2025-26 শিক্ষাবৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাও উপস্থিত থাকে। শিক্ষামন্ত্ৰীগৰাকীয়ে অনুষ্ঠানৰ পাছত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ৰাজ্য চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি আঁচনিৰ অধীনত এই বছৰ 19 ভাষা আৰু 9 মাধ্যমত 3,41,78,581 বিনামূলীয়া পাঠ্যপুথি প্ৰণয়ন কৰা হৈছে। ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ 52,91,707 শিক্ষাৰ্থীৰ মাজত এই পাঠ্যপুথিসমূহ বিতৰণ কৰা হ'ব। চলিত বছৰৰ ভিতৰতে পাঠ্যপুথিসমূহ ই পাঠ্যপুথিলৈ ৰূপান্তৰিত কৰা হ'ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষকসকলৰ সুবিধা হোৱাকৈ এই ই পাঠ্যপুথিত কিউ আৰ কোডৰ সৈতে দৃশ্য শ্ৰব্য পাঠ সংযোজিত কৰা হ'ব। ইয়াৰ বাবে ইতিমধ্যে প্ৰকল্প গ্ৰহণ কৰিবলৈ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডক আহান জনোৱা হৈছে বুলি ডঃ পেগুৱে জানিবলৈ দিয়ে। ডিজিটেল শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষককে একোটাকৈ টেবলেট প্ৰদানৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা হ'ব। এই অনুষ্ঠানতে শিক্ষামন্ত্ৰীগৰাকীয়ে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘোষণা কৰা হ'ব বুলিও প্ৰকাশ কৰে। নতুন দিল্লী আৰু শিলচৰৰ মাজত চলাচল কৰা সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ যোৱা নিশা শিলচৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পাছতে কাছাৰৰ চন্দ্ৰনাথপুৰত উপস্থিত হোৱাৰ সময়ত ৰেলখনৰ এটা ডবাত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে ৰেলকৰ্মীয়ে তৎপৰতাৰে এই জুই নিৰ্বাপন কৰে আৰু প্ৰায় এঘণ্টাৰ পাছত ৰেলখনে পুনৰ যাত্ৰা আৰম্ভ কৰে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাৰ ফলত ৰেলযাত্ৰীৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয় যদিও ইয়াৰ ফলত কোনো যাত্ৰী হতাহত হোৱা নাই বুলি ৰেল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। পৰহিলৈৰ পৰা হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ 50 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জনসাধাৰণৰ সমাগম নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষাৰ্থীসকলে মোবাইল ফোন, স্মাৰ্ট ঘড়ী, ইলেক্ট্ৰনিক পেন, কেলকুলেটৰ আদি সামগ্ৰী লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব বুলিও কোৱা হৈছে। পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা, সততা আৰু শৃংখলাবদ্ধতা বৰ্তাই ৰখাৰ উদ্দেশ্যে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। কোকৰাঝাৰ জিলাত সদৌ বড়ো ছাত্ৰ সন্থাৰ সহযোগত বড়ো মাতৃ সংস্থাই বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি সজাগতা আৰু প্ৰতিবাদী সমদল উলিয়ায়। বডফা শিশু উদ্যানৰ পৰা উলিওৱা এই সমদলত মহিলা গোট, ছাত্ৰ ছাত্ৰী আৰু জিলাখনৰ ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মহিলাৰ বিৰুদ্ধে অপৰাধ, চাইবাৰ অপৰাধ, মাদক দ্ৰব্য সেৱনৰ ফলত হ'ব পৰা যিকোনো ধৰণৰ অপৰাধৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ লগতে এনে অপৰাধৰ বিৰুদ্ধে সকলো একেলগে থিয় দিয়াৰ সংকল্প লোৱা হয়। শৈক্ষিক আৰু সামাজিক অনুষ্ঠান প্ৰজন্ম কলিয়াবৰৰ উদ্যোগত আৰু কলিয়াবৰবাসীৰ সহযোগত কৰিতল গান্ধী খেলপথাৰত আজিৰে পৰা ছদিনীয়াকৈ কলিয়াবৰ গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। কলিয়াবৰৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰা এই গ্ৰন্থমেলাত আজি অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। আবেলিৰ আঞ্চলিক বাতৰি ইমানে। 6 বজাত সন্ধিয়াৰ উজনি অসমৰ বাতৰি শুনিবলৈ পাব।